হ্যালো,
এইটো বহুত পুৰণা নম্বৰ, 9864 0। এইটো আমাৰ এই আগতে যে প্ৰথমতে হেৰিয়ে উলিয়াইছিলে, এইটো বহুত পুৰণা নম্বৰ হয় নহয়?
হয়।
মোৰ নাম অভিনৱ বৰঠাকুৰ, আপোনাৰ নামটো কি?
আস্কৰ বৰ্মন।
বৰ্মন?
হয়।
বৰ্মনটো ইংৰাজীত লিখিছে BARMN হয় নহয়? তাৰমানে বাৰমেন, বাৰমেন মানে বাৰ হল যেনেকে এই উকিল বিলাকৰ এখন বাৰ থাকে, থাকে নাথাকে বাৰ, আৰু সেই মদৰ দোকানতো এখন বাৰ থাকে, তাতে এটা মেন থাকে, মতা মানুহ এটা, সেইটোৱে নেকি? আপুনি
কাৰ্যত মই সেইটো নহয়,
কিন্তু আপুনি অবাক হৈ গৈছেনে মোৰ কথা শুনি?
মই হোৱা নাই, কাৰণ আপোনাৰ মাতটো চিনাকি যেন লাগিছে।
আপুনি অবাক হোৱা নাই এতিয়াও? মই দুটা সত্য কথা কৈ দিওঁ, মই অকল সত্য কথাই কওঁ মানুহক অবাক কৰিবৰ কাৰণে, যে পৃথিৱীখন সমতল ক্ষেত্ৰ আৰু ৰূপ হল পইচা। যেতিয়া দা মোমেণ্ট কমেক্স চিকাগো এলানয় চিলভাৰ মাৰ্কেট ব্ৰেকছ, মই বাহিৰত ওলাইম, কাৰণ 1962 চনত আমেৰিকাই প্ৰথমতে যিমানবিলাক কইন আছিলে কইনৰ পৰা চিলভাৰ বিলাক আঁতৰ কৰি পেলালে, সেইকাৰণে 1964 চনত মই জন্ম হৈছো। আৰু গোল্ড উইণ্ড' ৱাজ ব্লক্ড ইন 1972 বাই দা লেঙেৰা ইউনাইটেড ষ্টেটছ প্ৰেচিডেণ্ট কল্ড নিক্সন। তেতিয়া মোৰ ঘৈণীজনী জন্ম হৈছে, ইজ ইট এ কোইনসিডেন্স বৰ্মন? মই আস্কিং, মই তোমাক এটা কথা কৈছো, এইটো এটা কাকোপৰে তালুখৰে নিচিনা কথা নেকি? যেতিয়াই মানুহৰ হাতৰ পৰা ৰূপবিলাক আঁতৰ কৰি পেলাই যেতিয়া মোৰ জন্ম হয়, আৰু যেতিয়া ফোনবিলাকৰ বন্ধ কৰি পেলাই যেতিয়া মোৰ ঘৈণীজনী জন্ম হয়, এইটো এটা কিবা,
মইতো নাজানিম
কিয়, অলপতো কিবা এটা ভাবি চোৱাচোন। তোমাৰতো শুনা, সৰ্বভূতানাম অস্মিন চেতনাম, সকলো ভূত যে আছে তাৰ চেতনাটো যে আছে এইটো মই হয়। এই যে মহে কামুৰিলে বিষাই নহয়, পায়খানা লাগিলে পায়খানা যে কৰিব যায়, এই চেতনাটো মই হয়। তোমাৰ বডিটো পাৰ্বতী হয়,
কিন্তু আপোনাক মই ভালদৰে চিনি নাপালো, কোনে কৈছে মানে ভাল আছিল?
মুঝে ধুন্দো মত কেৱল পেচানো, মোক বিচাৰি নাযাবা, সেইকাৰণে 820 এপিচড দেখুৱাইছিলো 2014লৈকে দেখুৱাইছিলো নাই, দেৱ কি দেৱ মহাদেৱ দেখুৱাইছিলো নাই? লাষ্টৰ এপিচডটো কি আছিলে, 820 আছিলে নাই? এইটো মোৰ ৱেবছাইটত আছে, bortakur.com/dkdm, একেবাৰে লাষ্টৰ এপিচডটো চাই ল'বা। এতিয়া কি এপিচড চলি আছে জানে, 821। মোৰ লগত খেলিবা? মোৰ লগত খেলিবা?
খেলিম, বৰ মজা লাগিব,
মজা লাগিব মোৰ লগত খেলি। কিন্তু চোৱাচোন তোমাৰ যেতিয়ালৈকে তোমাৰ যে ত্ৰিগুণময় তিনিটা যে গুণ আছে, ৰজ সত্ব তম, এইকেইটা যদি এৰিব নোৱাৰা, মোৰ লগত খেলিব নোৱাৰা, তুমি মালো খাব লাগিব, বিল্লাও চুদিব লাগিব, ধৰ্ম কথা শুনিবও লাগিব, আৰু কামতো যাই পেলাই বস্তু আনি মানুহৰ পৰা পইচাও আনিব লাগিব, সকলো কৰাৰ পিছত কিন্তু তোমাৰ একো গুণেই থাকিব নোৱাৰিব, তেতিয়া মোৰ লগত খেলিব পাৰিবা, তেতিয়া তুমি অবাক হৈ যাবা, মুখেদি মাত নামা থাকে,
জমনি জমনি জমনি,
আবে আল্লাহ ৰাম মাক চকলাই গেলা, তা মালো খাব নোৱাৰ, মপেদো চলাব নোৱাৰ, বিল্লাও মাৰিব নোৱাৰ, কেলা ঘৈণীয়েক থাপন, ঘৈণীয়েক যদি থাপন মাৰি দে, কিয় জানে, মই এটা বৰ ডাঙৰ ভুল কৰি থৈছো, মই ভুলটো কৈ দিওঁ, কম নে? এই আৰাম যদি যদি বাপেক এখন যজ্ঞ পাতিছিলে হা তাই তালে যায়, মই কৈছো তই তই মই নাযাওঁ, তাই আকৌ গুজৰি কৈছে আপুনিও বোলক, মই কৈছো মই তেতিয়াহ'লে তোৰ কথা নুশুনো মই নিজে যাওঁ। তেতিয়া আচলতে মই কি কৰিব লাগিছিল জানে, কাণতলীয়া চৰটা মাৰিব লাগিছিলে, সেইটো মই নকৰিলো বুলি জানো। সেইকাৰণে তাই তাতে গৈ নিজে জ্বলিলে হয়, জ্বলিলে নাই এইবাৰ কিন্তু মই সেইটো মিষ্টেক নকৰো, মই মাইকে থাপত ঠিকছে মাৰো গেলা। এইবাৰ লতা উপতনে মাইক হত অৰ্জুনে এক নম্বৰ অধ্যায়ত অৰ্জুনে লাষ্টত কৈছে না মাইকী জাতি যেতিয়া ঢক হয় যেতিয়া এই য়োগা পেন্স পিন্ধে নহয়, আজিকালি য়োগা পেন্স পিন্ধি আছে, বুষ্ট দেখুৱাই আছে নহয়, বুষ্টখন ডাইৰেক্টলি নেদেখুৱাই কিন্তু তাৰ শ্বেপটো দেখুৱাই দিয়ে, দেখুৱাই দিয়ে নেকি হা। যেতিয়া মাইকীয়ে মানুহ ঢক হয় জানিবি তই নহয় তই মতাকেইটাৰ বাপেক, তাৰ দেউতাক, তাৰ ককাক, তাৰ আজু ককাক, তাৰ আজু আজু ককাক গোটেইবিলাক তললৈকে যায়। সেইটো মই কোৱা নাই, অৰ্জুনে কৈ থৈ গৈছে যে আল্লাহ ৰা এতিয়ালে অবাক হৈছ নে তই, এতিয়াও হোৱা নাই
এইবিলাকতো জানোৱেই,
তই জানই। ঠিক আছে, মই নজনা কথা এটা তই কচোন, পদ্মলক্ষী কমপ্লেক্স ৰাজগড় ৰোড বাইলেন 8 নম্বৰ গুৱাহাটী 78100 3, এই তই মোৰ ওচৰতে আছ কচোন, মই নাজানা তই এটা কিবা ক,
বৰ চিনি নাপাওঁ
হা, নাই চিনি, মই তোক চিনি নাপাম, তই কচোন তই অবাক হৈ মোক কচ বাক হৈ যা,
মই চিনি নাপাওঁ সেইটোৱে অবাক,
তই কিবা এটা তো
কথাখিনি ভাল লাগিছে,
যিটো মই নাজানো যে তই জান,
কথাখিনি ভাল লাগিছে,
আই বালল লাউরা ম্যাক্স, মই যিটো নাজানো সেইটো তই জান যদি ক মোক, মইতো জনা কথাবিলাক মই কৈ দিলো, তই মোক ক মই যিটো নাজানো। তহঁতৰ কৈ দাই হাৰাম জাদা উজান বজাৰৰ কেলা কি নাম তাৰ 80 বছৰীয়া কেলা এইটো কি আহোমটো কি নাম তাৰ কি নাম
কিবা
তাৰ কাণৰ লতি নাই জাননে
কাণ
এইটো তাৰ নামটো হল হীৰেণ হীৰেণ গোহাঁই হীৰেণ গোহাঁইক এটা ফোন কৰি চাবিচোন, এই ঘৈণীয়েকজনীক ফোনটো দি দিয়া, মই কৰিলেতো মোৰ ব্লক নাম্বাৰ হীৰেণ গোহাঁইক তাতে লতাশিল ফিল্ডত ধৰি আনি তাৰ চুলিখিনিতো নাই টকলা কৰি কেলা পিছফালে পকৰত ডাঙৰ ডাঙৰ চুনৰ চিটকিনি দি পঠাব, কাৰণ তাৰ তাৰ জন্মদিনৰ শুভেচ্ছা বাৰ্তা কৰ পৰা আহে জানে, ইংলেণ্ডৰ পৰা আহে, লণ্ডনৰ পৰা, কাৰণ তাহাঁতৰ কাৰণে এই পৃথিৱীখন গোলক আৰু চন্দ্ৰযান চলি আছে, সেইটোৱে সঁচা হয় নহয়, হে চন্দ্ৰযানখন সঁচা পৃথিৱীখন গোলক,
বাকী চব কথা মিনিংলেছ, আপুনি আপোনাৰ চিনাকিটো দিলে মই ভাল পাম,
মোৰ নাম অভি নৱ বৰতাকৰ কুকুৰ,
নামটো ওলাইছে
কত ওলাইছে,
লগ পাইছো নহয় আপোনাক, মই লগ পাইছো
নাই পোৱা,
কিয় চি ডি দি দি যে আপুনি উলিয়াই আপুনি মোৰ তাত কিবা কামো কৰিছে, মালা চালা পিন্ধি ফুৰে,
এইটো তই নেকি,
মোৰ ঘৰত ঘৈণী আৰু বাচ্চা আছে কাৰণে মই অশ্লীল কথা কোৱা নাই, মোক একদম মোক তুমি কব তই কব সেইবিলাক ঠিকে আছে, কিন্তু গালি নাপাৰিব,
গালি পাৰা নাই, মই যে ঘূৰি আকৌ তোৰ তোৰ ওচৰতে যাব লগা হলে এইটোৱে বহুত দুখ লাগিছে,
আহক না
মোৰ, নাই নাই মই ভাবিছিলো মই বেলেগ মানুহ এজনৰ লগত কথা পাতো, এ তেৰিকা আকৌ মই সেইখন প্ৰেছটোৰ ওচৰতে গলো, তো মই প্ৰেছতে গৈছিলো, সেইটো প্ৰেছ তাতে মোৰ কিতাপখন মই চব হেৰি কৰি পেলাই কাটাই মেলি তাতে সেই হেৰিটো দি, এ চালা আৰু বেলেগ যা মানুহ নাই নাপাও নেকি,
পৃথিৱী গোলমোল,
এই নহয় এখন সমতল ক্ষেত্ৰ,
পৃথিৱী গোলমোল, আপুনি আহিব মই কথা পাতিম ভালকে,
মাল খাব লাগিব মোৰ লগত,
মাল খুৱাব লাগিব কিন্তু স্কচ, কত
আছে জেগা কত
জেগা মোৰ অফিচৰ ওপৰতে আছে যদি কাজিয়া নকৰে কাজিয়া কৰিলে মই বাউন্সাৰ এটা ৰাখিব লাগিব তাক 500 টকা দিব লাগিব
ঠিক আছে 500 টকা বাউন্সাৰ এটা ৰাখিবি
ঠিক আছে আপোনাৰ কথা শুনি মোৰ এনেকুৱা লাগিছে বাউন্সাৰ এটা ৰাখিবই লাগিব
মই এটা কথা কওঁ
আপুনি কামৰ কথা পাতক হে আপুনি ইমান জনা মানুহ আপুনি আহিব মোৰ তাত
এ তেৰিকাখন মই বাউন্সাৰটোৰ কথা কথা এটা কথা কৈ থবি এই লৰ এই মানুহটো যে আহে
নহয়
তাৰ ৱালেটত এখন সৰু স্কেলপেল থাকে
সেইটো বেয়া নাৰী নাৰী নদী নাৰী নদী অস্ত্ৰধাৰী মানুহ হিং থকা জন্তু গতিকে নাৰী নদী অস্ত্ৰধাৰী মানুহ আৰু কি কলো এইটো মই
বৈৰা বৈৰা কথা মোৰ মই বাহিৰত অস্ত্ৰ নেদেখাওঁ
আহিব
হব অফ কৰা